また教室のおかげで、私は自由な高校を、トレーナーを通して教えて、女性の教室の方が確かに私は教室を教えてる人に教えて、やっと8日頃教室を教えてる人に教えて、私は今日は演者モデル、一緒に教えて、僕はおぶとといことで教えられ、その方が教えてる人に教えて、現在、実況文字、名村市会のお立ち方、アジマ君、実況ということで、大学の本格で教えてはい。実際は、大学の本格で教えてはい。実際は、大学の本格で教えてはい。実際は、大学の本格で教えてはい。実際は、大学の本格で教えてはい。実際は、大学の本格で教えてはい。Tomorrow, I'm going to take a look at the Western Delta Attraction. A particular story is a tourist that went to Homer Echo Hasta for the last day of the Kuril Homer Tonsi. So, I took a look at the Kadabari in a cross to the Summer for the Jacob. Because, the first two people are from the building of Summer Kilcom, the other way back to the Summer for the last day. The other two are the Baron Kitty report for the Jacob. And then, my wife is a particular grand crystal for the report for the Kodjan Kore.এতিয়া মহিলাৰ মুখ্যমন্ত্ৰী জাপানক দুৰ্নীতি কৰি পৰাস্ত কৰি বন্ধ কৰি জয় কৰে তেওঁৰ বেডমিণ্টনৰ ডাবলছত ভাৰতৰ চিৰাগ চেট্টী আৰু সত্তীশ চৌৰাজ শ্ৰীলংকাৰ উদ্যোগ জিকিছে সোণৰ পদক জয় কৰে তেওঁলোকৰ যে এছিয়াৰ ৰাষ্ট্ৰত বেডমিণ্টনত ভাৰতে প্ৰথমবাৰৰ বাবে সোণৰ পদক জয় কৰিবলৈ সক্ষম হৈছে ভাৰতৰ জিকিছে দক্ষিণ কোৰিয়াৰ চুৰ চৌহে আৰু চুৰ নামহুক একৈশ চৌহদিনত পৰাস্ত কৰে মহিলাৰ কাবাডী দলৰ লগতে পুৰুষৰ ব্যক্তিগত আৰ্চাৰ উঠি ভাৰতৰ সোণৰ পদক জয় কৰে ভাৰত বৰ্তমান পদক তালিকাৰ চতুৰ্থ স্থানত আছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এছিয়ান গেমছত ভাৰতীয় খেলুৱৈসকলৰ প্ৰদৰ্শনৰ দেশবাসীক ৰোমাঞ্চিত কৰি তুলিছে বুলি উল্লেখ কৰি খেলুৱৈসকলক অভিনন্দন জনাইছে প্ৰধানমন্ত্ৰীগৰাকীয়ে অহা 10 অক্টোবৰত এছিয়ান গেমছত অংশগ্ৰহণ কৰা খেলুৱৈসকলৰ সৈতে মত বিনিময় কৰিব দেশৰ অসংখ্য পদকটো মহিলা কাৰ্যালয়ে লাভ কৰে ফলত ভাৰতীয় দলটোৰ চিবা পাৰ্কত 26% ব্যৱধানত পৰাভূত কৰে প্ৰধানমন্ত্ৰী এই ঐতিহাসিক জয়ৰ বাবে কাবাডী দলটোক অভিনন্দন জনাইছে তেওঁ লগতে কয় যে এইদৰে দেশৰ মহিলা এথলীটসকলৰ অদমনীয় শক্তি প্ৰতিপন্ন কৰিলে পুৰুষৰ ব্যক্তিগত কম্পাউণ্ড আৰ্চাৰী ফাইনেলত প্ৰজেক্ট ষ্ট্ৰেট অনুশীলন আৰু অভিষেক বাৰ্মান ৰূপৰ পদক লাভ কৰে মহিলাৰ ব্যক্তিগত শাখাই কম্পাউণ্ড আৰ্চাৰীকে সোণ আৰু ৰূপৰ পদক লাভ কৰিবলৈ সক্ষম হয় কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমনৰ অধ্যক্ষতাত আজি নতুন দিল্লীত সামগ্ৰী আৰু সেৱাকৰ জি এছ টি পৰিষদৰ দাঙৰ সংখ্যক বৈঠক অনুষ্ঠিত হয় বৈঠকত কেন্দ্ৰীয় বিত্ত ৰাজ্যমন্ত্ৰী পংকজ চৌধুৰীৰ লগতে ৰাজ্য আৰু কেন্দ্ৰীয়শাসিত অঞ্চলসমূহৰ বিত্তমন্ত্ৰীসকল উপস্থিত থাকে পাছত সাংবাদিকৰ সৈতে হোৱা কথা বতৰাত বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমনে কয় যে বৈঠকত জি এছ টি আচল ন্যায়াধীকৰণ নিৰ্মাণ আৰু ডাঙৰ জি এছ টি হাৰকে ধৰি কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হয় তেওঁ কয় যে পৰিষদৰ লাভৰ ওপৰত আয়োজিত জ্যেষ্ঠ 28%ৰ পৰা 5% হ্ৰাস কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে ইয়াৰ পৰা কুঁহিয়া খেতিয়কসকল উপকৃত হ'ব বুলি মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে তেওঁ কয় যে 70% মূল্যযুক্ত আসন সকলোকে বিক্ৰী কৰিলে তাৰ ওপৰত জি এছ টি আয়োগ কৰা নহ'ব অৱশ্যে প্ৰথমতে এখন লেবেলৰ বাবে বিক্ৰী কৰিলে ইয়াৰ ওপৰত 5% জি এছ টি প্ৰযোজ্য হ'ব জি এছ টি আসন ন্যায়াধীকৰণৰ সংস্থাৰ সন্দৰ্ভত শ্ৰীমতী সীতাৰমনে কয় যে ন্যায়াধীকৰণৰ অধ্যক্ষগৰাকীৰ কাৰ্যকাল 70 বছৰ বয়সলৈ আৰু বাকী সদস্যসকলৰ কাৰ্যকাল 67 বছৰ বয়সলৈ অব্যাহত থাকিবলৈ বুলি ঠিৰাং কৰা হৈছে জি এছ টি পৰিষদে এক্সট্ৰা হোষ্টেল এলকহলৰ ওপৰত কৰ আয়োগৰ অধিকাৰ ৰাজ্যসমূহক প্ৰদান কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে বুলি মন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰে জি এছ টি পৰিষদে পানী যোগান জনস্বাস্থ্য অনলাইন সংৰক্ষণ দুটা আৱৰ্জনা ব্যৱস্থাপনা আৰু উন্নয়নৰ সাৰসমূহত জি এছ টি কৰকাৰ বাহিৰে প্ৰথম পৰামৰ্শ আগবঢ়াইছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে স্বাধীনতা দিৱস উপলক্ষে দিল্লীৰ লালকিল্লাৰ প্ৰাচীৰৰ পৰা দিয়া ভাষণত কৰা ঘোষণাৰ পৰ্যালোচনাৰ উদ্দেশ্যে আজি এখন গুৰুত্বপূৰ্ণ বৈঠকত মিলিত হয় স্বাধীনতা দিৱসৰ ভাষণত শ্ৰীমোদীয়ে বিশ্ব আৰু মধ্যবিত্ত শ্ৰেণীৰ বাবে বাসগৃহ উপলব্ধ কৰিবৰ বাবে বহন সাধ্য ঋণ সুনিশ্চিত কৰাৰ বিষয়ে উল্লেখ কৰিছিল বৈঠকত প্ৰধানমন্ত্ৰীয়ে এই ঘোষণাৰ ৰূপায়ণৰ প্ৰস্তুতি পৰ্যালোচনা কৰে প্ৰধানমন্ত্ৰীয়ে নিজৰ ভাষণত জনসাধাৰণৰ বাবে সৌৰশক্তি সুনিশ্চিত কৰাৰ বিষয়ে উল্লেখ কৰিছিল এই আঁচনি কাৰ্যকৰীকৰণৰ প্ৰস্তুতিৰ বিষয়েও তেওঁ পৰ্যালোচনা কৰে শিক্ষা আৰু উদ্যোগ বৃদ্ধি ব্যৱস্থাপনা কৰ্তৃপক্ষই ৰাজ্যখনৰ শেহতীয়া বিধানসভাত মৃত্যু হোৱা লোকৰ সংখ্যা শিক্ষণত বৃদ্ধি পাইছে বুলি প্ৰকাশ কৰিছে ইয়াৰ ভিতৰত 9গৰাকী সমাজ জনাইছে আনহাতে এই পৰ্যন্ত 81 জনৰ সংখ্যা হৈছে বুলি কৰ্তৃপক্ষই প্ৰকাশ কৰিছে ৰাজ্যখনত 1320টা গৃহ বেয়াকৈ ক্ষতিগ্ৰস্ত হৈছে। ইতিমধ্যে 2,583 জন লোকক উদ্ধাৰ কৰা হৈছে। আনহাতে তৃপ্ত আশ্ৰয় শিবিৰত 7,025 জন লোকে আশ্ৰয় লৈ আছে বুলি কৰ্তৃপক্ষই প্ৰকাশ কৰিছে। প্ৰতিৰক্ষামন্ত্ৰী ৰাজনাথ সিঙে ৰাজ্যখনৰ চহকীয়া বানত প্ৰাণহানি হোৱা লোকসকলৰ প্ৰতি গভীৰ শোক প্ৰকাশ কৰিছে। কেন্দ্ৰীয় গৃহ ৰাজ্যমন্ত্ৰী অজয় কুমাৰ মিশ্ৰ আৰু গংটকৰ প্ৰাচীনা সচিবালয়ৰ চিকিমৰ মুখ্য সচিব বিভিন্ন বিভাগ চেনা ভাৰত তিব্বতীয় সীমান্তৰক্ষী সীমান্ত পথ সংস্থা এন এইচ আই ডি চি এল আৰু এন এছ পি চিৰ সৈতে বৈঠকত মিলিত হয়। বৈঠকত শ্ৰীমিশ্ৰই কয় যে কেন্দ্ৰীয় চৰকাৰে চিকিমৰ পৰিস্থিতি সুক্ষ্মভাৱে নিৰীক্ষণ কৰি আছে আৰু ৰাজ্যখনলৈ সকলো ধৰণৰ প্ৰয়োজনীয় সাহায্য আগবঢ়োৱা হৈছে। তেওঁ কয় যে প্ৰধানমন্ত্ৰী আৰু কেন্দ্ৰীয় গৃহমন্ত্ৰীয়ে চিকিমৰ মুখ্যমন্ত্ৰীৰ সৈতে অহৰহ সম্পৰ্ক ৰক্ষা কৰি আছে। তেওঁ লগতে কয় যে কেন্দ্ৰীয় চৰকাৰে কৃষি পথ পৰিবহণ আৰু ঘাইপথ জলশক্তি শক্তি আৰু বিত্ত মন্ত্ৰালয়ৰ জ্যেষ্ঠ বিষয়াক লৈ এখন আন্তঃ মন্ত্ৰালয় কমিটি গঠন কৰিছে। এই কমিটিখনে বাস্তৱিক পৰিস্থিতি বুজ লোৱা, ক্ষয় ক্ষতি মূল্যায়ন কৰা আৰু সাহায্য প্ৰদানৰ উদ্দেশ্যে কাইলৈ পৰা ৰাজ্যখনৰ বিভিন্ন অংশ পৰিদৰ্শন কৰিব। কেন্দ্ৰীয় চৰকাৰে 2023 চনৰ বিত্ত বৰ্ষৰ বাবে ৰাষ্ট্ৰীয় দুৰ্যোগ সহায় বাহিনী এন ডি আৰ এফ আৰু ৰাজ্যিক দুৰ্যোগ সহায় বাহিনী এছ ডি আৰ এফৰ বাবে অগ্ৰিম বাজেট আবণ্টনত অনুমোদন দিছে। ইয়াৰ ফলত ৰাজ্যখনৰ প্ৰচাৰিত উদ্ধাৰ সাহায্য আৰু পুনৰ্বাসনৰ কাম আৰম্ভ কৰিব পাৰিব বুলি মন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰে। তেওঁ লগতে কেন্দ্ৰীয় চৰকাৰে চিকিমৰ স্বাভাৱিক পৰিস্থিতি ঘূৰাই অনাৰ বাবে চেষ্টাৰ অকণো ক্ষতি নকৰে বুলি আশ্বাস দিয়ে। মন্ত্ৰীগৰাকীয়ে ৰাজ্য চৰকাৰে বিষয়াসকলক আন্তঃগাঁথনিৰ ফলপ্ৰসূ পুনৰনিৰ্মাণৰ বাবে হস্তকালীন আৰু দীৰ্ঘকালীন পৰিকল্পনা যুগুতাই উলিয়াবলৈও আহ্বান জনায়। ভাৰতে অহা 10 ছেপ্টেম্বৰৰ পৰা নাগা পশ্চিমবংগৰ পৰা চুবুৰীয়া ৰাষ্ট্ৰ শ্ৰীলংকালৈ ফেৰি সেৱা আৰম্ভ কৰিব। এই যন্ত্ৰচালকে মাৰ্চৰ 30 মিনিটত শ্ৰীলংকাৰ কাংকেট চেন্থুৱাৰ বন্দৰত উপস্থিত হ'ব। এই সেৱা আৰম্ভ কৰাৰ বাবে কেন্দ্ৰীয় চৰকাৰে 3 কোটি টকা ব্যয়েৰে নাগা পশ্চিমবংগ বন্দৰৰ খনন সম্পন্ন কৰিছে। যাত্ৰীসকলে 4,500 টকা ভাড়াৰে শ্ৰীলংকালৈ যাত্ৰা কৰিব পাৰিব। দেওবাৰ আৰু সোমবাৰে এই যন্ত্ৰচালিত মাৰ্চৰ পৰীক্ষা কৰা হ'ব। মঙলবাৰে আনুষ্ঠানিকভাৱে এই সেৱা আৰম্ভ কৰা হ'ব। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ইজৰাইলৰ সন্ত্ৰাসবাদী আক্ৰমণক লৈ গভীৰ শোক প্ৰকাশ কৰিছে। সামৰিক আগবঢ়োৱাৰ এটা পৃষ্ঠাত শ্ৰীমোদীয়ে কয় যে ভাৰত এই আক্ৰমণৰ বলি হোৱা নিৰীহ লোক আৰু তেওঁলোকৰ পৰিয়ালৰ সৈতে আছে। শ্ৰীমোদীয়ে কয় যে ভাৰত এই সংকটৰ সময়ত ইজৰাইলৰ জনসাধাৰণৰ সৈতে ঐক্যবদ্ধভাৱে থিয় হৈ আছে। ইজৰাইলত থকা ভাৰতীয় নাগৰিকসকলক দেশখনৰ সাম্প্ৰতিক পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত সতৰ্ক হৈ থকাৰ লগতে সুৰক্ষা সম্পৰ্কীয় নিৰ্দেশনাৱলী মহি চলাবলৈ পৰামৰ্শ জাৰি কৰা হৈছে। দেশখনত থকা ভাৰতীয় দূতাবাসে লোকসকলক সাৱধানতা অৱলম্বন কৰাৰ লগতে অপ্ৰয়োজনীয়ভাৱে ঘূৰি নুফুৰিবলৈ আৰু সুৰক্ষা বিভাগসমূহৰ ওচৰত থাকিবলৈ আহ্বান জনাইছে। কোনো সমস্যাৰ সন্মুখীন হলে 9725227 নম্বৰত ফোন কৰি অথবা বাৰ্তা প্ৰেৰণ কৰি ভাৰতীয় দূতাবাসৰ সৈতে যোগাযোগ কৰিবলৈ কোৱা হৈছে। জিটিএছে ভাৰতৰ অধ্যক্ষতাৰ বিষয়ে আলোচনা কৰাৰ বাবে নতুন দিল্লীত আজি বিদেশ মন্ত্ৰালয়ৰ সংসদীয় উপদেষ্টা কমিটিৰ বৈঠক আৰম্ভ হয়। বিদেশ মন্ত্ৰী ডঃ এছ জয়শংকৰে সামাজিক মাধ্যমৰ এটা ফেচবুকত কয় যে সকলো জি20 শীৰ্ষ সন্মিলনৰ আয়োজনৰ ক্ষেত্ৰত ভাৰতৰ অপাৰ সফলতা আৰু জন অংশগ্ৰহণৰ দৃষ্টিভংগীৰে ইতিবাচক প্ৰভাৱৰ ভূয়সী প্ৰশংসা কৰিছে। বাংলাদেশৰ আৰু ধৰমশালাত অনুষ্ঠিত বিশ্বকাপ ক্ৰিকেট প্ৰতিযোগিতাৰ নিজৰ প্ৰথমখন খেলত আফগানিস্তানক 4 উইকেটে পৰাস্ত কৰে। বাংলাদেশে 157 ৰাণৰ বিজয় লক্ষ্যৰে খেল আৰম্ভ কৰি মহম্মদ হাছান মিৰাজ আৰু মাজহাৰ হুছেইন খানকে অৰ্ধশতকৰ সময়ত 34 অভাৰ আৰু 4টা বলত 4 উইকেটৰ বিনিময়ত 158 ৰাণ কৰে। তেওঁ পূৰ্বে আফগানিস্তানে প্ৰথমে বেটধৰাৰ অলংকাৰ লাভ কৰে 77 অভাৰ আৰু 2টা বলত 4 উইকেটৰ বিনিময়ত 157 ৰাণ সংগ্ৰহ কৰে। ইফালে দক্ষিণ আফ্ৰিকাৰ নতুন দিল্লীৰ কৰিমগঞ্জ ষ্টেডিয়ামত অনুষ্ঠিত আজি দ্বিতীয়খন খেলত শ্ৰীলংকাক জয়ৰ বাবে 4,35 ৰাণৰ লক্ষ্য বাঢ়ি দিছে। প্ৰত্যুত্তৰ শ্ৰীলংকাৰ অনামী বাতৰি হোৱা তেওঁলোকে 4 অভাৰ 1 উইকেট হেৰুৱাই 9 ৰাণ খেলাইছিল। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰি কথা পুনৰ এবাৰ। চীনৰ হাংচৌত অনুষ্ঠিত এছিয়ান গেমছত ভাৰতে 28টা সোণ, 38টা ৰূপ আৰু 41টা ব্ৰঞ্জসহ মুঠ 108টা পদক লাভ কৰি অভিযোগ কৰিবলৈ সক্ষম হৈছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এছিয়ান গেমছত দক্ষিণা অভূতপূৰ্ব প্ৰদৰ্শনৰ বাবে খেলুৱৈসকলক অভিনন্দন জনাইছে। কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণৰ অধ্যক্ষতাত আজি নতুন জি এছ টি পৰিষদৰ 52 সংখ্যক বৈঠক অনুষ্ঠিত হয়। চীনৰ ভাৰত মহাতৰৰ লোকৰ সংখ্যা শ্ৰেষ্ঠভাৱে বৃদ্ধি পাইছে আৰু ভাৰতে অহা 10 ছেপ্টেম্বৰৰ পৰা নাগা পশ্চিমবংগৰ পৰা চুবুৰীয়া ৰাষ্ট্ৰ শ্ৰীলংকালৈ খেলুৱৈ আৰম্ভ কৰিব। আমাৰ এতিয়াৰ বাতৰি ইমানতে শেষ হ'ল।